এয়া আকাশবাণী গুৱাহাটী আবেলিৰ আঞ্চলিক বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ আজি ঘোষিত ফলাফলত 81.54% শিক্ষাৰ্থী উত্তীৰ্ণ, কলা শাখাত বাক্সা, বিজ্ঞান শাখাত তামোলপুৰ আৰু বাণিজ্য শাখাত মাজুলী, দক্ষিণ শালমাৰা, মানকাছৰ জিলাৰ প্ৰথম স্থান লাভ। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ অন্যতম অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ ৰায় সংৰক্ষিত, 2 মে'ত পৰৱৰ্তী শুনানি। 4 মে'ত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে জিলাই জিলাই মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ পৰিস্থিতি পৰিদৰ্শন। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি পঞ্জাব কিংছ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰিছে। সামগ্ৰিকভাৱে এই পৰীক্ষাত উত্তীৰ্ণ হাৰ 81.54%। এইবাৰৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ বাবে মুঠ 330,798 পৰীক্ষাৰ্থীয়ে প্ৰপত্ৰ পূৰণ কৰিছিল, যদিও ইয়াৰে 322,725 পৰীক্ষাৰ্থী অৱতীৰ্ণ হয়। পৰীক্ষাত অৱতীৰ্ণ হোৱাসকলৰ 263,155 পৰীক্ষাৰ্থী উত্তীৰ্ণ হয়। এই পৰীক্ষাত মুঠ 145,424 ছাত্ৰী উত্তীৰ্ণ হয়। সেই অনুসৰি ছাত্ৰীসকলৰ উত্তীৰ্ণ হাৰ হ'ল 83.31%। আনহাতে 79.54% উত্তীৰ্ণ হাৰেৰে মুঠ 191,798 ছাত্ৰ পৰীক্ষাত উত্তীৰ্ণ হয়। কলা শাখাত মুঠ 241,124 শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল, ইয়াৰে 191,798 শিক্ষাৰ্থী উত্তীৰ্ণ হয়। 54,755 শিক্ষাৰ্থী প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। এইবাৰ কলা শাখাত উত্তীৰ্ণ হাৰ 79.54%। বিজ্ঞান শাখাত মুঠ 60,677 শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল, ইয়াৰে 54,474 শিক্ষাৰ্থী উত্তীৰ্ণ হয়। 34,079 শিক্ষাৰ্থী প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। এইবাৰ বিজ্ঞান শাখাত উত্তীৰ্ণ হাৰ 89.79%। বাণিজ্য শাখাত মুঠ 19,469 শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল, ইয়াৰে 15,796 শিক্ষাৰ্থী উত্তীৰ্ণ হয়। 7,787 শিক্ষাৰ্থী প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। এইবাৰ বাণিজ্য শাখাত 81.13%। একেদৰে বৃত্তিমূলক পাঠ্যক্ৰম শাখাত মুঠ 1,465 শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল, ইয়াৰে 1,087 শিক্ষাৰ্থী উত্তীৰ্ণ হয়। 92 শিক্ষাৰ্থী প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। এইবাৰ বৃত্তিমূলক পাঠ্যক্ৰম শাখাত 74.19% পৰীক্ষাৰ্থী উত্তীৰ্ণ হয়। উল্লেখযোগ্য যে কলা শাখাত বাক্সা জিলাই প্ৰথম স্থান, দৰং জিলাই দ্বিতীয় স্থান আৰু লখিমপুৰ জিলাই তৃতীয় স্থান লাভ কৰিছে। বাণিজ্য শাখাত মাজুলী আৰু দক্ষিণ শালমাৰা, মানকাছৰ জিলাই প্ৰথম স্থান লাভ কৰিছে। তামোলপুৰ জিলা দ্বিতীয় স্থানত আৰু বজালী জিলাৰ তৃতীয় স্থানত আছে। বিজ্ঞান শাখাত তামোলপুৰ জিলা প্ৰথম, পশ্চিম কাৰ্বি আংলং দ্বিতীয় আৰু বাক্সা জিলা তৃতীয় স্থানত আছে। বৃত্তিমুখী শাখাত বিশ্বনাথ, মাজুলী আৰু শিৱসাগৰ জিলাৰ প্ৰথম স্থান, দৰং দ্বিতীয় আৰু বৰপেটা জিলা তৃতীয় স্থানত আছে। যিসকল শিক্ষাৰ্থীয়ে বহি পুনৰীক্ষণ কৰিবলৈ বিচাৰে তেওঁলোকে ফলাফল ঘোষণাৰ দুদিন পাছত মুকলি হ'বলগীয়া পৰ্টেলৰ জৰিয়তে ইয়াৰ বাবে আবেদন কৰিব পাৰিব। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পাছত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সংবাদ মাধ্যমৰ আগত এইদৰে কয়।
আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে 2026 চনৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল আজি যথা সময়ত ঘোষণা কৰিছে। ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ বা কেন্দ্ৰীয় বোৰ্ডৰ পৰীক্ষাৰ ফলাফল ওলোৱাৰ আগতে বোৰ্ডে ফলাফল দিবলৈ সক্ষম হৈছে, গতিকে মোৰ ফালৰ পৰা মই বোৰ্ডক অভিনন্দন জ্ঞাপন কৰিছো। মেট্ৰিকতকৈ হায়াৰ ছেকেণ্ডেৰীৰ ফলাফল দিওঁতে আমাক অলপ সময় বেছি লাগে, এইকাৰণে যে হায়াৰ ছেকেণ্ডেৰীত আমাৰ 4টা ষ্ট্ৰীম থাকে, তাৰোপৰি ইয়াত ইলেক্টিভ ছাবজেক্টৰ সংখ্যা বহুত বেছি আৰু তাৰ ইভালুৱেশ্যনৰ মানদণ্ডও পৃথক পৃথক আছিল। বোৰ্ডে কিছু নতুন ব্যৱস্থা বুলি ঘোষণা কৰিছে আজি, যিটো এই বছৰৰ পৰা কাৰ্যকৰী হ'ব, যিসকল অনুতীৰ্ণ ছাত্ৰ ছাত্ৰী তেওঁলোকে দ্বাদশ শ্ৰেণীত পুনৰ নামভৰ্তি কৰিব আৰু পৰৱৰ্তী বছৰত তেওঁলোকে নিয়মীয়া ছাত্ৰ ছাত্ৰী হিচাপে তেওঁলোকে পৰীক্ষাটো দিব লাগিব। আপোনালোকে জানে আমি NEP অনুযায়ী বিদ্যালয় শিক্ষাতে আমি স্কিল এডুকেশ্যনটো অন্তৰ্ভুক্ত কৰিছো আৰু ইয়াত আমি এটা ডুৱেল চাৰ্টিফিকেট প্ৰগ্ৰেম ঠিক কৰিছো, অৰ্থাৎ বোৰ্ডৰ পৰা তেওঁ ক্লাছ 10 বা 12 পাছ কৰা চাৰ্টিফিকেটখন পাব, কিন্তু তেওঁ থাৰ্ড পাৰ্টিৰ পৰা স্কিলৰ চাৰ্টিফিকেটখন পাব যিটো বিষয়ত তেওঁ স্কিল বা দক্ষতা আহৰণ কৰিছে।
কামৰূপ সংহত জিলা আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত উন্নয়ন সমিতিৰ বৈঠকত আজি জিলাখনৰ ৰূপায়ণ হৈ থকা বিভিন্ন উন্নয়নমূলক আঁচনিৰ অগ্ৰগতি পৰ্যালোচনা কৰা হয়। আজিৰ বৈঠকত পঞ্চায়ত আৰু উন্নয়ন, কৃষি, লোকনিৰ্মাণ, পথ আৰু গৃহ, শিক্ষা, জলসিঞ্চন, বন বিভাগকে ধৰি বিভিন্ন বিভাগৰ অধীনৰ আঁচনিসমূহ খৰতকীয়াকৈ ৰূপায়ণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। বাৰিষা বৰষুণকে ধৰি বিভিন্ন প্ৰাকৃতিক কাৰণত উদ্ভৱ হ'ব পৰা সম্ভাৱ্য প্ৰাকৃতিক দুৰ্যোগৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণক সহায় তথা এনে পৰিস্থিতিৰ মুখামুখি হোৱাৰ উদ্দেশ্যে সংশ্লিষ্ট বিভাগসমূহক সাজু হৈ থাকিবলৈও আয়ুক্তগৰাকীয়ে নিৰ্দেশ দিয়ে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত ফাষ্ট ট্ৰেক আদালতত ধাৰাবাহিক শুনানি অব্যাহত থকাৰ মাজতে আজি আদালতত অন্যতম প্ৰধান অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন সন্দৰ্ভত বিবেচনা কৰা হয়। আদালতে সিদ্ধাৰ্থ শৰ্মাৰ ৰায় সংৰক্ষিত ৰাখে। অহা 2 মে'ত জামিন আবেদনৰ ৰায়দান কৰা হ'ব। আজি শুনানিত জুবিন গাৰ্গৰ সকলো সম্পত্তি গৰিমা গাৰ্গৰ নামলৈ হস্তান্তৰৰ বাবে আবেদন জনোৱা হয়। এই ঘটনাৰ মূল অভিযুক্ত শ্যাম কানু মহন্তৰ পন্নী অনিতা ডেকা মহন্তই জুবিন গাৰ্গ সন্দৰ্ভত অলপতে দিয়া মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গৰিমা গাৰ্গে আজি এইদৰে কয়।
জুবিনে সকলোকে ভাল পাইছে, কিন্তু ভাৰতীয় ন্যায় ব্যৱস্থা, অসমৰ চৰকাৰ, অসমৰ পুলিচ প্ৰশাসন আৰু গোটেই ৰাইজে যিখিনি বস্তু দেখিছে, আনকি ভিডিঅ'টো দেখিছে, এই গোটেই কথাবোৰ হোৱাৰ পিছত কোনোবাই এনে এনে কাৰোবাক জেলত ভৰাই থ'ব নেকি, সেইটো প্ৰশ্ন তেওঁ নিজেই নিজক সোধক। সেইটো আমি সকলোৱে তেওঁক সোধা প্ৰশ্ন আচলতে, আমি সকলোৱে সুধিছোঁ, নহয় জানো, আপোনালোকেও কওক। সেইটো আমি এনেইটো কোনেও চখতে কাৰোবাক নি পেলাই জেলত ভৰাই থোৱা নাই। দে আৰ বিহাইণ্ড দ্য বাৰ্চ বিকজ দে হেভ কমিটেড চামথিং। মই বিশ্বাসী এতিয়াও আমাৰ আইন ব্যৱস্থা, ন্যায় প্ৰক্ৰিয়াত আৰু আমাৰ যি প্ৰজিকিউশ্যনৰ টীমটো, তেওঁলোকে যথেষ্ট বলিষ্ঠভাৱে নিজৰ যিখিনি কৰিব লাগে তেওঁলোকে কৰি আছে। গতিকে আমিতো মনত এটা বিশ্বাস ৰাখি আমাৰ ন্যায় ব্যৱস্থাৰ আমি সাধাৰণ মানুহ সেইটোৱে কৰিব পাৰোঁ। গতিকে সেইমতে আমি আহি আছো।
অহা 4 মে'ত অনুষ্ঠিত হ'বলগীয়া অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনা প্ৰক্ৰিয়াৰ প্ৰস্তুতিৰ বুজ ল'বলৈ আজি ৰাজ্য মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেল নগাঁৱত উপস্থিত হয়। তেওঁ প্ৰথমে চহৰখনৰ মাজমজিয়াত অৱস্থিত চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়, চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয় আৰু দৰ্শন উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত উপস্থিত হৈ তাত স্থাপন কৰা ষ্ট্ৰংৰুম আৰু ভোটগণনা কক্ষসমূহ পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত বিষয়াগৰাকীয়ে ভোটগণনা কেন্দ্ৰসমূহৰ সামগ্ৰিক আন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি গণনাৰ দিনা নিয়োজিত হ'বলগীয়া বিষয়া কৰ্মচাৰীসকলৰ সুবিধা তথা জৰুৰীকালীন ব্যৱস্থাৱলীসমূহ পুংখানুপুংখভাৱে পৰ্যালোচনা কৰে। ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি প্ৰতিটো কক্ষতে যাতে কোনো ধৰণৰ বিসংগতিয়ে দেখা নিদিয়ে সেই সন্দৰ্ভত তেওঁ জিলা প্ৰশাসন আৰু নিৰ্বাচনী বিষয়াসকলৰ সৈতে বিস্তৃতভাৱে আলোচনা কৰে। পৰিদৰ্শনকালত জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, জ্যেষ্ঠ আৰক্ষী অধীক্ষক, অতিৰিক্ত আয়ুক্ত, নিৰ্বাচন বিষয়াৰ উপৰি জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ কেইবাগৰাকীও বিষয়া উপস্থিত থাকে। ইফালে মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে মৰিগাঁও জিলা ভ্ৰমণ কৰি জিলাখনত ভোট গণনা প্ৰস্তুতিৰ বুজ লয়। পৰিদৰ্শনকালত মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে ষ্ট্ৰংৰুম আৰু গণনা কক্ষসমূহৰ সুৰক্ষা ব্যৱস্থা বুজ লোৱাৰ লগতে নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি ভোটগণনা কক্ষৰ সকলো যাৱতীয় ব্যৱস্থা সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়ে। পৰিদৰ্শনকালত তেওঁৰ সৈতে জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া অনামিকা তেৱাৰী, জ্যেষ্ঠ আৰক্ষী অধীক্ষক, জিলা উন্নয়ন আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্ত, ৰিটাৰ্ণিং বিষয়াসকল উপস্থিত থাকে। আনহাতে ভোটগণনা প্ৰস্তুতিৰ অংশ হিচাপে আজি কোকৰাঝাৰ জিলাত কাউণ্টিং ছুপাৰভাইজাৰ, গণনা সহায়ক আৰু মাইক্ৰ' অবজাৰ্ভাৰসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হৈছে। কোকৰাঝাৰ বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা এই প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলক তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্যৰ লগতে গণনা প্ৰক্ৰিয়াৰ সকলো গুৰুত্বপূৰ্ণ দিশৰ বিষয়ে বিতংভাৱে অৱগত কৰা হয়। প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ 2026ৰ বাবে মনোনয়ন জমা দিয়া প্ৰক্ৰিয়া মুকলি কৰা হৈছে। অহা 31 জুলাইৰ ভিতৰত 5-18 বছৰ বয়সৰ ল'ৰা ছোৱালীয়ে এই পুৰস্কাৰৰ বাবে মনোনয়ন আগবঢ়াব পাৰিব। উল্লেখযোগ্য যে দেশৰ বিভিন্ন প্ৰান্তৰ শিশুৰ অসাধাৰণ সাফল্যক স্বীকৃতি জনাই ৰাষ্ট্ৰপতিয়ে প্ৰতি বছৰে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ প্ৰদান কৰি আহিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি সন্ধিয়া 7:30 বজাত পঞ্জাব কিংছ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন নিউ চণ্ডীগড়ত অনুষ্ঠিত হ'ব। ইপিনে কালি অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে দিল্লী কেপিটেলছক 9 উইকেটত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আজি ঘোষিত। ফলাফলত 81.54% শিক্ষাৰ্থী উত্তীৰ্ণ। কলা শাখাত বাক্সা, বিজ্ঞান শাখাত তামোলপুৰ আৰু বাণিজ্য শাখাত মাজুলী, দক্ষিণ শালমাৰা, মানকাছাৰ জিলাৰ প্ৰথম স্থান লাভ। জুবিন গাৰ্গৰ মৃত্যু ঘটনাৰ অন্যতম অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ ৰায় সংৰক্ষিত 2 মে'ত পৰৱৰ্তী শুনানি আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি পাঞ্জাব কিংছ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ।